বাইবেল অধ্যয়নৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তিবচন পৰিয়ালৰ তৰফৰ পৰা আপোনালৈ শুভেচ্ছা জনাইছো। আপোনালৈ আগবঢ়াইছো আজিৰ এই অনুষ্ঠান ভক্তিবচন।
প্ৰিয় শ্ৰোতা, আপুনি নিজকে খুব অকলশৰীয়া অসহায় অনুভৱ কৰিছে নেকি? তেন্তে আপোনালৈ আনিছো এটি সুখবৰ। সেয়া হৈছে আপোনাৰ দুখ, যাতনা, কষ্ট যিমানেই বেদনাদায়ক হলেও প্ৰভু যীশুৱে আপোনাৰ লগ কেতিয়াও নাই। তেওঁ সদায় আপোনাৰ সংগে সংগে, আপোনাৰ পদে পদে, আপোনাৰ সাৰথি হৈ লগতে থাকে। তেওঁক আপুনি যিকোনো পৰিস্থিতিত বিশ্বাস কৰিব পাৰে। তেওঁ লগত থকাত আপুনি কেতিয়াও অকলশৰীয়া আৰু অসহায় নহয়। আহক, এবাৰ আকৌ আজি আমি নিজকে প্ৰস্তুত কৰোঁ ঈশ্বৰৰ জীৱনময় বাক্যৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন শুনিবলৈ।
এতিয়া আহক, বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰোঁ।
প্ৰভু যীশুৰ পৰিত্ৰাতা, তেওঁৱেই জীৱনদাতা, জীৱন পথটো তেওঁৱেই কথা, মোৰ জ্যেষ্ঠ ভ্ৰাতা। প্ৰভু যীশুৰ পৰিত্ৰাতা, তেওঁৱেই জীৱনদাতা, জীৱন পথটো তেওঁৱেই কথা, মোৰ জ্যেষ্ঠ ভ্ৰাতা। পাপৰ দাগ মোৰ মচি দিয়ে, মোৰ জীৱন তেওঁ নতুন কৰে। পাপৰ দাগ মোৰ মচি দিয়ে, মোৰ জীৱন তেওঁ নতুন কৰে, মোৰ জ্যেষ্ঠ ভ্ৰাতা। পাপৰ দাগ মোৰ মচি দিয়ে, মোৰ জীৱন তেওঁ নতুন কৰে, তেওঁৱেই মোৰ ধাৰ্মিকতা, কি যে মহান মোৰ পৰিত্ৰাতা, তেওঁৱেই জীৱনদাতা, জীৱন পথটো তেওঁৱেই কথা, মোৰ জ্যেষ্ঠ ভ্ৰাতা, মোৰ জ্যেষ্ঠ ভ্ৰাতা, মোৰ জ্যেষ্ঠ ভ্ৰাতা।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে আমি এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি বাৰু কেনে পাইছে? অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি অতি আগ্ৰহেৰে বাট চাই থাকো, আৰু সেইবাবেই আমি চিঠি লিখিবলৈ আমাৰ শ্ৰোতাসকলক সদায় অনুৰোধ জনাওঁ। অনুগ্ৰহ কৰি আজি দুখাৰিমান লিখি পঠিয়াবচোন। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনা কৰো। হে আমাৰ স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ দিওঁ কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিলা। প্ৰভু, তোমাৰ বাক্যৰ নিগৃঢ় তত্ব বুজাই দিয়াৰ ক্ষমতা আমাৰ নাই, সেই সামৰ্থ্য আমাৰ নাই। তুমিয়েই আমাক বুজাই দিয়া, আমাৰ প্ৰয়োজন অনুসাৰে তুমিয়েই আমাৰ প্ৰত্যেককে বুজোৱা। আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ মাত শুনিবলৈ দিয়া, তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আজি কিছুদিন ধৰি আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ গালাতীয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আমি যোৱা অনুষ্ঠানত এই গালাতীয়া পুস্তকৰ 3 অধ্যায়ৰ 8 পদলৈকে পঢ়ি তাৰ ভিত্তিতে আমাৰ আলোচনা আগবঢ়াইছিলো, নহয়নে? আমি বিশেষকৈ আলোচনা কৰিছিলো অব্ৰাহামৰ কথা। অব্ৰাহামে ঈশ্বৰৰ কথা বিশ্বাস কৰিছিল আৰু সেই বিশ্বাসৰ বাবেই ঈশ্বৰে অব্ৰাহামক ধাৰ্মিক বুলি ঘোষণা কৰিছিল। অব্ৰাহামে কোনো কৰ্মৰ গুণত বা কোনো ৰীতি নীতি পালন কৰি ধাৰ্মিক বুলি গণিত হোৱা নাছিল, একমাত্ৰ বিশ্বাসৰ গুণতেই অব্ৰাহাম ধাৰ্মিক বুলি পৰিগণিত হৈছিল। ঈশ্বৰে অব্ৰাহামৰ বংশ আকাশৰ তৰাতকৈও অগণন হ'ব বুলি কৈছিল, সাগৰৰ বালিতকৈও অধিক হ'ব বুলি কৈছিল। অব্ৰাহামে সেই কথা বিশ্বাস কৰিছিল। ঈশ্বৰৰ প্ৰতি থকা অগাধ বিশ্বাস অব্ৰাহামৰ কাৰ্যৰ মাজেদিও প্ৰকাশ পাইছিল। আমি বিশেষভাৱে এটা কথা মন কৰিছিলো যে বিশ্বাসৰ বাবেই অব্ৰাহাম ধাৰ্মিক বুলি গণিত হৈছিল, আৰু আজি যিসকল লোকে বিশ্বাস কৰি প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে সেই সকলো লোক অব্ৰাহামৰ সন্তান। পৃথিৱীৰ সকলো ঠাইৰ সকলো জাতিৰ লোকেই বিশ্বাসৰ জৰিয়তে ধাৰ্মিক বুলি গণিত হ'ব পাৰে, আৰু এই শুভবাৰ্তা আচলতে ঈশ্বৰে অব্ৰাহামক জনাইছিল। আজি আমি 9 পদৰ পৰা চাই যাম, পাঠ কৰি দিছো 9 পদ। এতেকে যিবিলাক বিশ্বাসৰ তেওঁবিলাক বিশ্বাসকাৰী অব্ৰাহামে সৈতে আশীৰ্বাদ প্ৰাপ্ত হৈছে। ঈশ্বৰে অব্ৰাহামক জনাইছিল যে অব্ৰাহামৰ বংশতেই পৃথিৱীৰ সকলো জাতিৰ লোক আশীৰ্বাদ প্ৰাপ্ত হ'ব। এই কথাটো আমি ইয়াতে বুজি পাওঁ। প্ৰভু যীশুত বিশ্বাস কৰি ধাৰ্মিক বুলি পৰিগণিত হোৱা প্ৰতিজন লোকেই অব্ৰাহামতেই আশীৰ্বাদ প্ৰাপ্ত হোৱা বুলি আমি ক'ব পাৰোঁ। 10 পদ, কিয়নো যিমান মানুহ বিধানৰ কৰ্মৰ সেই সকলোৱেই শাপগ্ৰস্ত, কাৰণ লিখা আছে যিকোনোৱে বিধান পুস্তকত লিখা সকলো কথা পালন কৰি নাথাকে তেওঁ শাপগ্ৰস্ত। এই পদটোত বিশেষভাৱে গুৰুত্ব দিবলগীয়া বাক্যাংশটো হৈছে পালন কৰি নাথাকে। যিকোনোৱে বিধান পুস্তকত লিখা সকলো কথা পালন কৰি নাথাকে তেওঁ শাপগ্ৰস্ত। এটা কথা চিন্তা কৰি চাওকচোন, আপোনাৰ জীৱনত নিশ্চয় এনেকুৱা দিনো আহে যিদিনত আপুনি অতি আনন্দিত অনুভৱ কৰি থাকে, সকলো ফালে জয় জয় মই মই যেন লাগে, কেৱল ভাল লগা ভাল কামেই হয়তো আপুনি কৰে, বাইবেল পঢ়ে, প্ৰাৰ্থনা কৰে, মণ্ডলীৰ কামত ভাগ লয় ইত্যাদি ইত্যাদি। তেনেকুৱা দিনত নাইবা তেনেকুৱা অৱস্থাত আমি আত্মসন্তুষ্টি লাভ কৰো আৰু নিজকে প্ৰশংসা কৰি কবলৈ মন যায়, মই বেছ ভালেই, মোক ঈশ্বৰে উদ্ধাৰ নকৰিনো কাক কৰিব, মই একো বেয়া কাম কৰা নাই, ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰি আছো ইত্যাদি ইত্যাদি, গতিকে ঈশ্বৰে মোক পৰিত্ৰাণ দিবই। কিন্তু প্ৰিয় শ্ৰোতা, এই পদটোত কি কৈছে মন কৰকচোন, যিকোনোৱে বিধান পুস্তকত লিখা সকলো কথা পালন কৰি নাথাকে তেওঁ শাপগ্ৰস্ত। কথাটো কেনে পালে? আমি বাৰু প্ৰতিদিনে প্ৰতি মুহূৰ্তে দিনে ৰাতিয়ে ঈশ্বৰৰ সকলো আজ্ঞা পালন কৰি থাকোনে? সপ্তাহটোৰ 7 দিন, বছৰটোৰ 365 দিন, মুঠতে সকলো সময়তে অনবৰতে আপুনি কথাই কামে চিন্তাই ভাৱনাই ঈশ্বৰৰ বাক্য পালন কৰি আহিছেনে? যদিহে আপুনি মানুহ, তেনেহলে নিশ্চয় কোনোবা নহয় কোনোবা সময়ত আপুনি বিফল হৈছেই। সকলো সময়তে আপুনি অতি সফলভাৱে আত্মিক যাত্ৰা নিশ্চয় কৰি থাকিব পৰা নাই, কথাটো চিন্তা কৰি চাওকচোন। আৰু যদিহে আমি কোনোবা মুহূৰ্তত বিধান পালন কৰাত ব্যৰ্থ হৈছো, তেন্তে আমাৰ অৱস্থা কি জানেনে? আমি শাপগ্ৰস্ত, কাৰণ বিধান পালন কৰাত ব্যৰ্থ হোৱা মানেই বিধানৰ দ্বাৰা দোষী সাব্যস্ত হোৱা, আৰু দোষী সাব্যস্ত হোৱা মানেই আমি শাপগ্ৰস্ত হোৱা, দণ্ড পোৱাৰ যোগ্য বুলি ঘোষিত হোৱা। আমি যদি অনবৰতে বিধান পালন কৰি নাথাকো, তেন্তে সময়ে সময়ে বিধান পালন কৰাৰ পৰা আমাৰ একো লাভ নাই। এজন অতি বিখ্যাত প্ৰচাৰকৰ কথা এইখিনিতে উল্লেখ কৰিব খুজিছো। তেওঁ অতি সুন্দৰভাৱে বাইবেলৰ পৰা শিক্ষা দি ফুৰে, অতি নিষ্ঠাৰে ঈশ্বৰৰ পৰিচৰ্যা কৰি ফুৰে। তেওঁৰ মুখত অনবৰতেই হালেলুয়া প্ৰেইজ দ্য লৰ্ড লাগিয়েই থাকে। মানুহে তেওঁক যথেষ্ট সন্মান কৰে, আদৰ কৰে। এবাৰ এজন লোকে এই প্ৰচাৰকজনৰ ঘৈণীয়েকক সুধিলে, আপোনাৰ স্বামী বাৰু সদায় এনেকুৱা নে, অনবৰতেই কেৱল হালেলুয়া প্ৰেইজ দ্য লৰ্ড কৰি থাকে? মিচিকীয়া হাঁহি মাৰি ঘৈণীয়েকে উত্তৰ দিলে, নহয়, তেওঁৰো মাজে মাজে দুৰ্বলতা প্ৰকাশ পায়। প্ৰিয় শ্ৰোতা, সেই প্ৰচাৰকজনক সমালোচনা কৰাৰ আমি যোগ্য নহয় আৰু উদ্দেশ্যও নহয়। আমি কেৱল এই কথাটোহে ক'ব খুজিছো যে আমি কোনো মানুহেই সম্পূৰ্ণ শুদ্ধ সিদ্ধ নহয়। আমি সকলো সময়তেই ঠিকে থকা বুলি ক'ব নোৱাৰো। বেয়া সময় আমাৰ সকলোৰে জীৱনত আহে, কিবা নহয় কিবা দুৰ্বলতা আমাৰ কেতিয়াবা নহয় কেতিয়াবা প্ৰকাশ পায়। বহুতো সময়ত হয়তো আমাৰ দুৰ্বলতা আন কাৰো চকুত নপৰিব পাৰে, কিন্তু আমি নিজেই অনুভৱ কৰো, নহয়নে বাৰু? ভাবি চাওকচোন প্ৰিয় শ্ৰোতা, আপুনি যদি নিজকে বিধানৰ অধীন কৰি লয় আৰু নানাবিধ ৰীতি নীতি বিধি বিধান পালন কৰি নিজকে ধাৰ্মিক দেখুৱাবলৈ চেষ্টা কৰি থাকে, আপুনি হয়তো বহু সময়ত সফল হ'ব পাৰে, কিন্তু তাৰ বাবে আমি পুৰস্কাৰ আশা কৰি থাকিব নোৱাৰো। যেনেকৈ দেশৰ আইন কানুন মানি চলাৰ কাৰণে আমাক কোনেও পদক নিদিয়ে, কোনো পুৰস্কাৰ নিদিয়ে, কিন্তু এটা বিধান ভংগ কৰাৰ লগে লগেই আমি শাস্তি পাবৰ যোগ্য হৈ পৰো। মুঠতে আমি যদি অনবৰতে বিধান পালন কৰি নাথাকো আৰু যদি সকলোবোৰ বিধান পালন কৰি নাথাকো, তেনেহলে আমি শাস্তি পাবৰ যোগ্য, আমি শাপগ্ৰস্ত। মুঠতে বিধানে আমাক কেৱল শাস্তি পোৱাৰ যোগ্য বুলিহে প্ৰমাণিত কৰে, কিন্তু বিশ্বাসে আমাক দিয়ে জীৱন, নতুন জীৱন। 11 নম্বৰ পদ, কিন্তু বিধানৰ দ্বাৰাই যে কোনেও ঈশ্বৰৰ আগত ধাৰ্মিক বুলি গণিত নহয়, এয়ে সুস্পষ্ট, কাৰণ ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ। এই কথাটোকে বাৰে বাৰে বাইবেলত আমাক সুকীয়াই দিয়া হৈছে। বিধানৰ দ্বাৰা কোনো মৰ্তই ঈশ্বৰৰ আগত ধাৰ্মিক বুলি পৰিগণিত হ'ব নোৱাৰে, কোনো মৰ্তই, কোনো মানুহেই, লাগিলে যেনেকুৱা মানুহেই নহওক কিয়। এই কথাটো আমি নিজে কোৱা নাই, বাইবেলত কোৱা হৈছে। আনকি পুৰণি নিয়মতো বিশেষভাৱে কোৱা হৈছে যে মানুহে বিশ্বাসৰ দ্বাৰাহে পৰিত্ৰাণ লাভ কৰিব পাৰে। বিধান পালনৰ যোগেদি কোনো লোক ধাৰ্মিক বুলি পৰিগণিত হোৱা বুলি পুৰণি নিয়মতো কতো উল্লেখ কৰা হোৱা নাই। 12 নম্বৰ পদ পাঠ কৰি দিছো, বিধান হলে বিশ্বাসমূলক নহয়, কিন্তু যিজনে তাৰ সকলো কথা পালন কৰে তেওঁহে তাৰ দ্বাৰাই জীৱ। এইটো এটা দৰকাৰী আৰু বিশেষভাৱে মন কৰিবলগীয়া পদ। বিশ্বাস আৰু বিধান দুটা পৰস্পৰ বিৰোধী নীতি, পৰিত্ৰাণ লাভৰ ক্ষেত্ৰতো আৰু দৈনন্দিন জীৱনৰ ক্ষেত্ৰতো, ইটোৰ লগত সিটো খাপ নাখায়, দুয়োটা সম্পূৰ্ণ বিপৰীত। বিশ্বাসৰ নীতি হৈছে সম্পূৰ্ণৰূপে ঈশ্বৰৰ ওপৰত ভৰসা ৰখাৰ নীতি, আনহাতে বিধানৰ নীতি হৈছে সম্পূৰ্ণৰূপে নিজৰ ব্যক্তিগত শক্তি সামৰ্থ্যৰ ওপৰত ভৰসা ৰখাৰ নীতি। দুয়োটা কাম একেলগে হ'ব নোৱাৰে। নিজৰ ওপৰত অলপমান ভৰসা ৰখা মানেই ঈশ্বৰৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা নৰখাৰ নিচিনা হ'ব। প্ৰিয় শ্ৰোতা, আপুনি যদি বিধান পালনৰ ওপৰত জোৰ দি থাকে, তেনেহলে আপুনি বিশ্বাসৰ যোগেদি পৰিত্ৰাণ লাভ কৰিব নোৱাৰে, দুয়োটা কাম আপুনি একেলগে কৰিব নোৱাৰে। যেনেকৈ আপুনি একে সময়তে উৰাজাহাজ আৰু ৰেলেৰে ভ্ৰমণ কৰিব নোৱাৰে, ঠিক তেনেকৈ যদি আপুনি বিধানৰ ওপৰত ভৰসা কৰি পৰিত্ৰাণ লাভ কৰিবলৈ চেষ্টা কৰে, তেতিয়াহলে আপুনি বিশ্বাসৰ ওপৰত ভৰসা কেতিয়াও কৰিব নোৱাৰে। এতিয়া আমি 13 নম্বৰ পদৰ পৰা 14 নম্বৰ পদলৈকে পাঠ কৰিম। অব্ৰাহামৰ আশীৰ্বাদ যেন খ্ৰীষ্ট যীশুৰ দ্বাৰাই পৰজাতিবিলাকলৈ আহে আৰু আমি যেন অংগীকৃত আত্মা বিশ্বাসৰ দ্বাৰাই পাওঁ, এইকাৰণে খ্ৰীষ্টে বিধানৰ সাপৰ পৰা আমাক মুক্ত কৰিলে। তেওঁ আমাৰ কাৰণে সাপস্বৰূপ হল, কিয়নো লিখা আছে, যিজনক কাঠত অৰা হয় তেওঁ সাপগ্ৰস্ত। অব্ৰাহামৰ আশীৰ্বাদ যেন খ্ৰীষ্ট যীশুৰ দ্বাৰাই পৰজাতিবিলাকলৈ আহে। ঈশ্বৰে অব্ৰাহামক যি বিশেষ আশীৰ্বাদ কৰিছিল, সেই আশীৰ্বাদ যিহুদী লোকসকলে নিজৰ একচেটীয়া অধিকাৰ বুলি ভাবি আছিল, কিন্তু পৰজাতি অৰ্থাৎ অনা যিহুদী লোকসকলেও যাতে সেই আশীৰ্বাদৰ ভাগ লাভ কৰিব পাৰে, সেইবাবেই প্ৰভু যীশুখ্ৰীষ্ট জগতলৈ আহিল। আজি প্ৰভু যীশুক গ্ৰহণ কৰি প্ৰতিজন লোকেই অব্ৰাহামৰ সেই আশীৰ্বাদৰ ভাগ ল'ব পাৰে। আচলতে ইছৰাইল জাতিয়ে সেই আশীৰ্বাদ উপভোগ কৰাত ব্যৰ্থ হৈছিল। 1500 বছৰ ধৰি তেওঁলোকৰ হাতত বিধান আছিল, সেই বিধান পালন কৰাৰ সুবিধা তেওঁলোকে পাইছিল, কিন্তু তেওঁলোকে সেই বিধান পালন কৰাত ব্যৰ্থ হৈছিল। পাচনি কৰ্ম 15 নম্বৰ অধ্যায়ত আমি জিৰচালেমৰ সেই মহাসভাত পাচনি পিতৰে এনেদৰে কোৱা পঢ়িবলৈ পাওঁ, এইকাৰণে আমাৰ পিতৃসকলে আৰু আমিও যি যুঁৱলিৰ ভাৰ সহিব নোৱাৰিলো, তাক এতিয়া শিষ্যবিলাকৰ কান্ধত দি কিয় ঈশ্বৰৰ পৰীক্ষা কৰা। পাচনি কৰ্ম 15:10। যিহুদী লোকসকলে সেই বিধান পালন কৰিব পৰা নাছিল, বিধান তেওঁলোকৰ বাবে ভাৰস্বৰূপ হৈছিল। সেইবাবেই খ্ৰীষ্ট জগতলৈ আহিছিল, যাতে সেই বিধানৰ ভাৰৰ পৰা তেওঁ মানুহক মুক্ত কৰিব পাৰে আৰু তেওঁক বিশ্বাস কৰি মানুহে পৰিত্ৰাণ লাভ কৰিব পাৰে। আৰু আমি যেন অংগীকৃত আত্মা বিশ্বাসৰ দ্বাৰাই পাওঁ, প্ৰভু যীশুক গ্ৰহণ কৰা প্ৰতিজন লোকেই পৰিত্ৰাণ লাভ কৰে আৰু ঈশ্বৰৰ সন্তান হৈ পৰে, আৰু তেওঁলোকে লাভ কৰে অংগীকৃত আত্মা, পবিত্ৰ আত্মা। প্ৰভু যীশুক গ্ৰহণ কৰা প্ৰতিজন লোকেই পবিত্ৰ আত্মা লাভ কৰে, এয়া ঈশ্বৰৰ অংগীকাৰ অৰ্থাৎ প্ৰতিজ্ঞা। এইকাৰণে বিধানৰ সাপৰ পৰা আমাক মুক্ত কৰিলে, কি কাৰণে, যাতে আমি অব্ৰাহামৰ আশীৰ্বাদৰ ভাগ লাভ কৰিব পাৰো আৰু অংগীকৃত পবিত্ৰ আত্মা লাভ কৰিব পাৰো, যাতে আমি পৰিত্ৰাণ পাওঁ। তেওঁ আমাক বিধানৰ সাপৰ পৰা মুক্ত কৰিলে। মুচিৰ বিধানে আমাক সাপগ্ৰস্ত কৰিছিল, আমাক দোষী বুলি, দণ্ড পাবৰ যোগ্য বুলি ৰায় দিছিল। আমি আমাৰ দেশৰ আইন কানুন মানি চলাৰ কাৰণে কোনো পুৰস্কাৰ নাপাওঁ, কিন্তু যদি কিবা আইন ভংগ কৰোঁ আমি আইনমতে দণ্ডনীয় হওঁ। যিহেতু আমি কোনেও সম্পূৰ্ণৰূপে বিধান পালন কৰি আহিব পৰা নাই, আমি সকলো দণ্ডৰ পাত্ৰ। কিন্তু খ্ৰীষ্টই বিধানৰ সাপৰ পৰা আমাক মুক্ত কৰিলে। সেই কাম তেওঁ কেনেকৈ কৰিলে? তেওঁ আমাৰ কাৰণে সাপস্বৰূপ হল। আমাৰ যি প্ৰাপ্য শাস্তি, সেই শাস্তি আমাৰ ঠাইত আমাৰ হকে তেওঁ গ্ৰহণ কৰিলে। কিয়নো লিখা আছে, যিজনক কাঠত অৰা হয় তেওঁ সাপগ্ৰস্ত। এইটো আচলতে পুৰণি নিয়মৰ এটা উদ্ধৃতি। পাচনি পৌলে পুৰণি নিয়মৰ পৰা এই পদটো উল্লেখ কৰিছে, অতি গুৰুত্বপূৰ্ণ পদ। ইছৰাইলৰ লোকসকলে ৰাজহুৱাভাৱে মৃত্যুদণ্ড দিবলৈ ক্ৰুচত দিয়া পদ্ধতি ব্যৱহাৰ কৰা নাছিল। তেওঁলোকে শিল দলিয়াইহে মৃত্যুদণ্ড দিছিল। এবাৰ এগৰাকী মহিলাই ইছৰাইল দেশ ভ্ৰমণ কৰিবলৈ গৈছিল। তেওঁ হঠাতে কৈ উঠিল, ইছৰাইলৰ লোকসকলেনো কিয় শিল দলিয়াই মৃত্যুদণ্ড দিছিল, মই এতিয়াহে বুজি পালো। ইছৰাইল দেশখন শিলেৰে ভৰা, যিফালেই চোৱা যায় শিলেই চকুত পৰে, কথাটো মিছা নহয়। ইছৰাইলৰ লোকসকলে ক্ৰুচত দি মৃত্যুদণ্ড নিদিছিল, শিল দলিয়াইহে মৃত্যুদণ্ড দিছিল। কিন্তু যদি অতি ঘিনলগীয়া কাম কৰা কাৰোবাক মৃত্যুদণ্ড দিবলগীয়া হয়, তেনেহলে এনেদৰে কৰাটো নিয়ম আছিল। পাঠ কৰি দিছো, আৰু কোনো মানুহে প্ৰাণদণ্ডৰ যোগ্য পাপ কৰিলে যদি তাৰ প্ৰাণদণ্ড হয় আৰু তুমি তাৰ শ কাঠ এডালত আঁৰি ৰাখা, তেন্তে তাৰ শ ৰাতি কাঠডালৰ ওপৰত থাকিবলৈ নিদিবা, কিন্তু নিশ্চয় সেইদিনাই তাক পুতিবা, কিয়নো যাৰ শ আঁৰি থোৱা হয় সি ঈশ্বৰৰ অভিশপ্ত। তাতে তোমাৰ ঈশ্বৰ যি হোৱাই অধিকাৰৰ অৰ্থে যি দেশ তোমাক দিছে সেই দেশ তুমি অশুচী নকৰিবা। দ্বিতীয় বিৱৰণ 21:22-23। যদি কোনো ব্যক্তি অতি ঘিনলগীয়া কাৰ্য কৰে, তেনেহলে তেওঁ শিল দলিয়াই বধ কৰাৰ পাছত গছত আঁৰি থোৱা হয় যাতে সকলো মানুহে দেখা পায় আৰু মানুহৰ বাবে সাৱধানবাণীৰ নিচিনা হয়। কিন্তু সেই মৃতদেহ ৰাতি হোৱাৰ আগে আগে নমাই আনিব লাগিছিল, আৰু তাৰ কাৰণ হিচাপে কোৱা হৈছে যে তেওঁ ঈশ্বৰৰ পৰা সাপগ্ৰস্ত। তাতে তোমাৰ ঈশ্বৰ যি হোৱাই অধিকাৰৰ অৰ্থে যি দেশ তোমাক দিছে সেই দেশ তুমি অশুচি নকৰিবা। খ্ৰীষ্ট আমাৰ ঠাইত সাপগ্ৰস্ত হল। এতিয়া প্ৰশ্ন হল, তেওঁনো কেতিয়া আমাৰ বাবে সাপগ্ৰস্ত হল? তেওঁ যেতিয়া মানৱ ৰূপ ধাৰণ কৰি এই পৃথিৱীত জন্মগ্ৰহণ কৰিছিল তেতিয়া তেওঁ সাপস্বৰূপ হৈছিল নে? নিশ্চয় নহয়। তেওঁ যেতিয়া জন্মগ্ৰহণ কৰিছিল তেওঁক কোৱা হৈছিল পবিত্ৰ গৰ্ভফল বুলি। তেওঁৰ 12 বছৰ বয়সৰ পৰা প্ৰকাশকৈ কাৰ্য আৰম্ভ কৰা সময়লৈকে, যি সময়ছোৱাৰ কথা বাইবেলত বিশেষভাৱে বৰ্ণনা কৰা হোৱা নাই, সেই সময়ত তেওঁ সাপস্বৰূপ হৈছিল নেকি? নহয়। এই জগতত তেওঁ পৰিচৰ্যা কৰা সময়ছোৱাত তেওঁ সাপস্বৰূপ হৈছিল নেকি? হবই নোৱাৰে, কাৰণ তেওঁ এনেদৰে পৰিচৰ্যা কৰি থকা সময়ছোৱাতে পিতৃ ঈশ্বৰে ঘোষণা কৰিছিল, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট। গতিকে তেওঁ যেতিয়া ক্ৰুচত ওলমি আছিল তেতিয়াই নিশ্চয় সাপস্বৰূপ হৈছিল এৰা। কিন্তু ক্ৰুচত ওলমি থকাৰ প্ৰথম 3 ঘণ্টা সময়ত নহয়, কাৰণ তেওঁ যেতিয়া নিজকে আমাৰ হৈ বলি হিচাপে উৎসৰ্গা কৰিছিল তেওঁ নিষ্কলংক নিঘুনি মেয়ৰ হিচাপেহে নিজকে আগবঢ়াইছিল। তেওঁৰ ক্ৰুচৰ ওপৰত থকা শেষৰ 3 ঘণ্টা সময়তহে আমাৰ বাবে সাপস্বৰূপ হৈছিল, আৰু এই সময়ছোৱাতে তেওঁক গুৰি কৰিবলৈ জিহুৱাৰ ইচ্ছা হল। তেওঁক যাতনাত পেলালে, তেওঁৰ প্ৰাণ পাপাৰ্থক বলিস্বৰূপে উৎসৰ্গা কৰা হল। সেইবাবেই ক্ৰুচৰ ওপৰত যীশুৱে কৈছিল, এলৈ এলৈ লামা সবক্তানি, হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, মোক কিয় পৰিত্যাগ কৰিলা। সেই সময়ছোৱাত প্ৰভু যীশুৱে গোটেই মানৱ জাতিৰ পাপ নিজৰ গাত লৈ নিজে সাপস্বৰূপ হৈ আমাৰ সকলোৰে হৈ শাস্তি বহন কৰিছিল। যিজনক কাঠত অৰা হয় তেওঁ সাপগ্ৰস্ত। খ্ৰীষ্টক ক্ৰুচত দিয়া হৈছিল, তেওঁক কাঠত অৰা হৈছিল, তেওঁ আমাৰ পৰিৱৰ্তে, আমাৰ ঠাইত, আমাৰ হৈ নিজেই সাপগ্ৰস্ত হৈছিল। তেওঁ আমাৰ সকলোৰে পাপৰ শাস্তি নিজে লৈ ক্ৰুচত মৃত্যুবৰণ কৰিছিল, যাতে তেওঁক পবিত্ৰতা বুলি গ্ৰহণ কৰি আমি অনন্ত জীৱন লাভ কৰিব পাৰো। 15 নম্বৰ পদ, হে ভাইবিলাক, মই মানুহৰ দৰে কৈছো, কেৱল মানুহৰ নিয়ম হলেও তাক থিৰ কৰাৰ পাছত কোনেও তাক ব্যৰ্থ নকৰে আৰু নবঢ়ায়ো। আনকি মানুহৰ মাজত কৰা চুক্তিও সলনি কৰা নহয়। ধৰক আপুনি এজন মানুহৰ পৰা 1000 টকা ধাৰে ললে আৰু এবছৰৰ পাছত 1100 টকা দিম বুলি চুক্তি কৰিলে। কিন্তু আপুনি মনতে ভাবিলে যে 1100 কিয়, 1000 দিলেই হ'ব, আৰু আপুনি গৈ যেতিয়া এবছৰৰ পিছত তেওঁক ক'ব, এইয়া আপোনাৰ টকা 1000 লওক, তেতিয়া মানুহজনে নিশ্চয় ক'ব, ৰ'ব, আপুনি দেখোন মোক 1100 টকা দিম বুলি চুক্তি কৰিছিল। আপুনি উত্তৰ দিব নেকি, সেই চুক্তি মই সলনি কৰিলো? তেতিয়া মানুহজনে ক'ব, আপুনি এবাৰ 1100 টকা দিম বুলি চুক্তি কৰাৰ পাছত সলনি কৰিব নোৱাৰে, আপুনি মোক 1100 টকা দিবই লাগিব। প্ৰিয় শ্ৰোতা, চুক্তি চুক্তিয়েই, এবাৰ চুক্তি কৰাৰ পাছত আমি সেই চুক্তি পালন কৰিব লগা হয়, নহলে আমি মিছলীয়া হ'ম, বিশ্বাসঘাতক হ'ম। 16 নম্বৰ পদ, বাৰু অব্ৰাহাম আৰু তেওঁৰ বংশলৈ প্ৰতিজ্ঞাবোৰ কোৱা হৈছিল, অনেকৰ বিষয়ে কোৱাৰ দৰে বংশবিলাকলৈ বুলি কোৱা নাই, এজনৰ বিষয়ে কোৱাৰ দৰে তোমাৰ বংশলৈ বুলিয়েই কৈছে, সেই বংশ খ্ৰীষ্ট। ঈশ্বৰে অব্ৰাহামৰ আগত প্ৰতিজ্ঞা কৰিছিল যে অব্ৰাহামৰ বংশতে পৃথিৱীৰ সকলো জাতিৰ লোক আশীৰ্বাদ প্ৰাপ্ত হ'ব, আৰু সেই বংশ হৈছে যীশুখ্ৰীষ্ট। যীশুখ্ৰীষ্টতে পৃথিৱীৰ সকলো ঠাইৰ সকলো জাতিৰ লোক আশীৰ্বাদ প্ৰাপ্ত হৈছে। যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি সকলো জাতিৰ মানুহে ঈশ্বৰৰ আশীৰ্বাদ উপভোগ কৰিব পাৰে। যীশুখ্ৰীষ্টই অব্ৰাহামৰ সেই বংশ, তেওঁ অব্ৰাহামৰ বংশতেই জন্ম লৈছিল, তেওঁই গোটেই মানৱ জাতিৰ পৰিত্ৰাতা। আৰু অব্ৰাহামে সেই কথাটো আগতেই জানিব পাৰিছিল আৰু আনন্দ প্ৰকাশ কৰিছিল। সেইবাবেই প্ৰভু যীশুৱে যিহুদী লোকসকলক কৈছিল, তোমালোকৰ ওপৰ পুৰুষ অব্ৰাহামে মোৰ দিন দেখিবলৈ উল্লাসিত হৈছিল আৰু তাকে দেখি আনন্দ কৰিলে। যোহন 8:56 পদ পঢ়িছো। এতিয়া মই ইয়াকে কওঁ, যি নিয়ম পূৰ্বে ঈশ্বৰৰ দ্বাৰাই থিৰ কৰা হল, তাৰ পাছত 450 বছৰৰ মূৰত হোৱা যি বিধান, সি উক্ত প্ৰতিজ্ঞা বিফল কৰাকৈ সেই নিয়ম লোপ নকৰে। ঈশ্বৰে অব্ৰাহামৰ সৈতে এই চুক্তি কৰিছিল, তেওঁ অব্ৰাহামৰ আগত প্ৰতিজ্ঞা কৰিছিল, কিন্তু মুচিৰ যোগেদি যি বিধান দিয়া হৈছিল সেই বিধান 430 বছৰৰ পাছতহে দিয়া হৈছিল। সেই বিধানে ইতিমধ্যে অব্ৰাহামৰ সৈতে ঈশ্বৰে কৰা প্ৰতিজ্ঞা অলপ উলৰচৰ নকৰে, ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞা ভংগ নকৰে, চুক্তি ভংগ নকৰে। ঈশ্বৰে অব্ৰাহামক কৈছিল, মই তোমাক এটি সন্তান দিম, তোমাক এই দেশ দিম, তোমাৰ সন্তানৰ পৰা যি বংশ হ'ব সাগৰৰ পাৰৰ বালিৰ দৰে অগণন হ'ব। সেই প্ৰতিজ্ঞা ঈশ্বৰে ৰক্ষা কৰিছিল আৰু অব্ৰাহামৰ পৰা ইছৰাইল জাতি আৰু আন বহুতো জাতিৰ উৎপত্তি হৈছিল। কিন্তু অব্ৰাহামৰ সেই সকলো বংশৰ মাজত ইছহাকৰ যোগেদিহে প্ৰতিজ্ঞাটো আগবাঢ়িছিল আৰু এই ইছহাকৰ বংশতেই আমাৰ প্ৰভু যীশুখ্ৰীষ্টই জন্মগ্ৰহণ কৰিছিল। আমি 16 পদত যি বংশৰ কথা পালো, সেই বংশই হৈছে যীশুখ্ৰীষ্ট। ঈশ্বৰে অব্ৰাহামৰ আগতে এইবুলিও প্ৰতিজ্ঞা কৰিছিল যে অব্ৰাহামক গোটেই পৃথিৱীৰ জাতিসমূহৰ বাবে আশীৰ্বাদ স্বৰূপ কৰি তুলিব। অব্ৰাহামৰ বংশতেই পৃথিৱীৰ সকলো জাতিৰ লোক আশীৰ্বাদ প্ৰাপ্ত হ'ব আৰু আজি সেই আশীৰ্বাদ যীশুখ্ৰীষ্টৰ যোগেদিয়েই সকলো জাতিলৈ বিয়পি গৈছে। প্ৰকৃত আশীৰ্বাদ আমি যীশুখ্ৰীষ্টতেই লাভ কৰিব পাৰোঁ। 18 পদ, কিয়নো উত্তৰাধিকাৰ যদি বিধানৰ দ্বাৰাই হয় তেন্তে আৰু প্ৰতিজ্ঞাৰ দ্বাৰাই নহয়, কিন্তু ঈশ্বৰে প্ৰতিজ্ঞাৰ দ্বাৰাই অব্ৰাহামক তাক দান কৰিলে। খ্ৰীষ্ট সম্বন্ধীয় প্ৰতিজ্ঞাটো মুচিৰ বিধান দিয়াৰ আগতেই কৰা হৈছিল আৰু বিধান দিয়া হোৱাৰ পাছতো সেই প্ৰতিজ্ঞা লৰচৰ হোৱা নাই। বিধানৰ লগত সেই প্ৰতিজ্ঞাৰ কোনো সম্বন্ধ নাই। 19:20 পদ, তেন্তে বিধাননো কেলেই, যি বংশলৈ প্ৰতিজ্ঞা কৰা হল তেওঁ অহাকাললৈকে আজ্ঞা লংঘনৰ অৰ্থেহে বিধান দিয়া হল, তাক দূতবিলাকৰ দ্বাৰাই এজন মধ্যস্থৰ হাতেৰে বিধিস্বৰূপে নিৰূপণ কৰোৱা হল। মধ্যস্থ কেৱল এজনৰ নহয়, কিন্তু ঈশ্বৰ হলে এজনহে। বিধাননো কেলেই, যি বংশলৈ প্ৰতিজ্ঞা কৰা হল তেওঁ অহাকাললৈকে, কাললৈকে, এই শব্দটো গুৰুত্বপূৰ্ণ, অৰ্থাৎ বিধান দিয়াৰ উদ্দেশ্য আছিল এটা নিৰ্দিষ্ট সময়লৈকে বিশেষ উদ্দেশ্য পূৰণ কৰা। সেই নিৰ্দিষ্ট সময়ৰ পাছত বিধানৰ আৰু প্ৰয়োজন নাই। সেই সময় চোৱানো কি, প্ৰভু যীশু অহাৰ সময়লৈকে সেই সময়, অৰ্থাৎ মুচিৰ সময়ৰ পৰা প্ৰভু যীশু জগতলৈ অহাৰ সময় চোৱাৰ কাৰণে বিধান দিয়া হৈছিল, কাৰণ মুচিৰ দ্বাৰাই বিধান দিয়া হল, কিন্তু অনুগ্ৰহ আৰু সত্যতা যীশুখ্ৰীষ্টৰ দ্বাৰাইহে আহিল। যোহন 1:17 পদ, বিধান দিয়া হৈছিল সেই বিশেষ সময়ছোৱাৰ বাবেহে যি বংশলৈ প্ৰতিজ্ঞা কৰা হল তেওঁ অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট অহাকাললৈকে, এই কথাটো অতি গুৰুত্বপূৰ্ণ। বিধান দিয়া হৈছিল আজ্ঞা লংঘনৰ অৰ্থে, অৰ্থাৎ মানৱৰ পাপ প্ৰকাশ কৰিবলৈ, পাপ উদঙাই দেখুৱাবলৈহে বিধান দিয়া হৈছিল, পাপ দূৰ কৰিবলৈ নহয়। অৰ্থাৎ মানুহে যে বিধান পালন কৰিব নোৱাৰে, মানুহ যে স্বভাৱতেই পাপী, সেই কথাটো দেখুৱাবলৈকে বিধান দিয়া হৈছিল। 21 পদ, তেন্তে বিধান ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ বিৰুদ্ধেনে, এনে নহওক, কিয়নো জীৱন দিব পৰা বিধান দিয়া হলে সেই বিধানৰ দ্বাৰাই ধাৰ্মিকতা অৱশ্যে হলহেঁতেন। তেন্তে বিধান ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ বিৰুদ্ধেনে, নিশ্চয় নহয়, কাৰণ যদিহে পাপীক পৰিত্ৰাণ দিব পৰা আন কিবা উপায় থাকিলেহেঁতেন, তেন্তে ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টক ক্ৰুচলৈ ঠেলি নিদি সেই আন উপায়টোৰ ব্যৱস্থা কৰিলেহেঁতেন। যদিহে পাপীক উদ্ধাৰ কৰিব পৰা কোনো বিধান দিব পৰা গলহেঁতেন, তেন্তে তেওঁ তেনেকুৱা বিধান নিশ্চয় দিলেহেঁতেন, কিন্তু তেনেকুৱা কোনো উপায় নাই, কোনো নীতি নিয়ম, কোনো বিধান নাই। সেইবাবেই প্ৰভু যীশু জগতলৈ আহিব লগা হল। তেওঁ আমাৰ সকলোৰে বিধান লংঘনৰ শাস্তি নিজৰ গাত ললে, গতিকে তেওঁত বিশ্বাস কৰিলে আমি সেই শাস্তিৰ পৰা ৰেহাই পাওঁ। কিন্তু আৰু এটা গুৰুত্বপূৰ্ণ কথা কি জানেনে প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱেই আছিল একমাত্ৰ নিষ্পাপ নিখুঁত ব্যক্তি যিজনে সকলোবোৰ বিধান আখৰে আখৰে পালন কৰিছিল। গতিকে যেতিয়া আমি তেওঁত আশ্ৰয় লওঁ, আমিও সকলোবোৰ বিধান পালন কৰাৰ নিচিনা হয়, কাৰণ আমাৰ হৈ প্ৰভু যীশুৱে বিধান পালন কৰি থৈ গৈছে। গতিকে আমি হৈ পৰো সম্পূৰ্ণ ধাৰ্মিক, আনকি বিধানৰ দৃষ্টিতো। সেইবাবেই প্ৰভু যীশুত আশ্ৰয় লোৱাৰ বাহিৰে আমাৰ আন উপায় নাই। কথাটো চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 781001। ঠিকনাটো আকৌ এবাৰ কৈছো, ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 781001। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in। আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 9854040889। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 9854040889। আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতেই সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।